والله جعل لكم من أنفسكم أزواجا وجعل لكم من أزواجكم بنين وجعل لكم من أزواجكم بنين وحفدة ورزقكم من الطيبات أفبالباطل يؤمنون وبنعمة الله هم يكفرون
আর আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সংগিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সংগিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তেওঁই তোমালোকক উত্তম জীৱন উপকৰণ দান কৰিছে তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে